গীতমালা 130 অধ্যায় যাত্ৰাৰ সংগীত। হে জিহুৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো। হে প্ৰভু, মোৰ স্বৰ শুনা, মোৰ কাকতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া। হে জিহুৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্ৰভু কোন তৃষ্টি থাকিব পাৰে? কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে। মই জিহুৱালৈ অপেক্ষা কৰিছো, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছো। পহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয় তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, জিহুৱাৰ কাৰণে মোৰ প্ৰাণে তাতোতকৈ অধিক বেছি অপেক্ষা কৰি আছে। হে ইজৰাইল, জিহুৱাৰ ওপৰত আশা ৰাখা, কিয়নো জিহুৱাৰ লগত সুস্থিৰ প্ৰেম আছে, তেওঁ মুক্তি দিয়াৰ মহান ক্ষমতা আছে। তেওঁৱে ইজৰাইলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।